এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 18,370 গৰাকী সদস্যৰ মাজত চেক বিতৰণ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ দিহিং ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমী নাৰীসকলক ৰাজ্যৰ উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰৰূপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে এই অভিযানৰ অধীনত ধন লাভ কৰা মহিলা উদ্যোগীসকলে দক্ষতা আহৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সফল হ'ব পৰাকৈ তেওঁলোকক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাত বহনক্ষম আৰু বিজ্ঞানসন্মত কোটা আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি মাৰ্ঘেৰিটাত আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ আৰু আৱৰ্জনাৰ পৰা জৈৱ সাৰ প্ৰস্তুত কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটো দৈনিক 50 মেট্ৰিক টন গোটা আৱৰ্জনা নিষ্কাশন কৰা হ'ব। প্ৰয়োজন সাপেক্ষে এই ক্ষমতা 100 মেট্ৰিক টনলৈ বৃদ্ধি কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোকৰাঝাৰ জিলাৰ আদাবাৰীৰ বড়োলেণ্ড ৰেচম উদ্যানত এটা এৰি সূতা কটা কল উদ্বোধন কৰে। উত্তৰ পূৰ্বাঞ্চল বস্ত্ৰ শিল্প বিকাশ আঁচনিৰ অধীনত এই কলটো স্থাপন কৰা হৈছে। 13 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা প্ৰকল্পটোৰ আজিৰ উদ্বোধনী অনুষ্ঠানত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি মানকাছৰত সমজিলা উন্নয়নৰ সৈতে জড়িত বিষয় পৰ্যালোচনা কৰে। হাতশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়নমূলক আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়। এই বৈঠকত শিশু কল্যাণ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কেইবাগৰাকী মন্ত্ৰীয়ে শেহতীয়াকৈ মানকাছৰ ভ্ৰমণ কৰিছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ লোকসকলৰ আবেদন মৰ্মে খহনীয়া হৈ থকা স্থানৰ প্ৰায় 500 মিটাৰ অংশত স্থায়ী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইয়াৰ বাবে জিঅ' মেগাটিউবৰ সহায়ত কাম আৰম্ভ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। আমাৰ মানকাছৰ সংবাদদাতাই জনোৱা মতে কোকৰাডাঙাৰ প্ৰায় 400 মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চলটোৰ উপৰি সীমান্ত সংযোগী পথলৈ ভাবুকি কঢ়িয়াই আনিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত HIV পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে জিলাই জিলাই HIV পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিদিনে নতুনকৈ 5-6 জন HIV পজিটিভ ৰোগী চিনাক্ত হৈছে। যোৱা বছৰত চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ 9,150 জন HIV পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে। ইয়াকে লৈ চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান প্ৰায় 10,000 HIV সংক্ৰমিত ৰোগীয়ে নিয়মীয়াকৈ চিকিৎসা সেৱা গ্ৰহণ কৰি আছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত 7 মাহত কামৰূপ জিলাত নতুনকৈ 900 জন HIV পজিটিভ ৰোগী চিনাক্ত হৈছে। একেদৰে শোণিতপুৰ জিলাত বিগত 4 মাহত নতুনকৈ 226 জন HIV পজিটিভ ৰোগী ধৰা পৰিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো বৰ্তমান 2,103 জন HIV পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে। অসম সাহিত্য সভাৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলা সাহিত্য সভাই আজি জিলাখনৰ অন্তৰ্গত শাখাসমূহৰ সৈতে সংযোগ সাধনৰ লক্ষ্যৰে সতীৰ্থ সমন্বয় যাত্ৰাৰ শুভাৰম্ভ কৰে। গুৱাহাটী মহানগৰীৰ পূব প্ৰান্তৰ চন্দ্ৰপুৰ সাহিত্য সভাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচী বোন্দা, বীৰকুচি, নুনমাটি আৰু মদঘৰীয়া সাহিত্য সভাৰ সদস্যসকলক সাক্ষাৎ কৰি ৰূপায়ণ কৰা হয়। শীঘ্ৰে বাকী থকা সাহিত্য সভাৰ শাখাসমূহৰ সৈতে সংযোগ সাধন কৰা হ'ব। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অধীনৰ 65টা শাখাৰ ইতিহাসৰ সংকলন প্ৰকাশৰ বাবে জিলা সাহিত্য সভাই পৰিকল্পনা কৰিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কলবাৰীত 87টা পৰিয়ালক কালি মাটিৰ পট্টা প্ৰদান কৰা হয়। ভূমি পট্টা প্ৰদান কৰি জালা ৰাজচক্ৰৰ ভূমি উন্নয়ন সমিতিৰ অধ্যক্ষ বিশন গয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে BTR প্ৰশাসনে ভূমিহীন লোকসকলৰ মাজত ভূমি পট্টা দিয়াৰ কাম আৰম্ভ কৰিছে। ভূমিপট্টা লাভ কৰি ৰাইজৰ সমস্যাৰ স্থায়ী সমাধান হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মথনগুৰি পৰিষদীয় সমষ্টিৰ ভূমিহীন লোকসকলকো ভূমিৰ পট্টা প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত মিজোৰামলৈ ৰেল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ ভূষণ বৰঠাকুৰৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।